প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। প্ৰিয় শ্ৰোতা, আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমা মই। বাক্যেরে পৃথিবী খজালা, নৈ পর্বত পিরিখেরে আকিলা, সুন্দর ভাবনা মনোরম রসনা, জানজুরি যেনেকৈ বই গৈছে নদীলৈ, প্রশংসা নিগরে হে প্রভু তোমালৈ, জানজুরি যেনেকৈ বই গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমা মই, সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমা মই।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে বুলিও আশা কৰিছো। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আমাৰ শ্ৰোতাসকলৰ মংগলৰ বাবেই আমি অতি যত্নেৰে এই অনুষ্ঠান প্ৰস্তুত কৰো, আৰু সেইবাবেই আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো, আৰু আমালৈ চিঠি লিখিবলৈ আমি সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজিয়েই আপোনাৰ মতামত আদি জনাই দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতে তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ়ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা, আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু পাঠ কৰা অংশৰ ওপৰত আলোচনা আগবঢ়াওঁ। আমি খেলিমেলিকৈ পঢ়ি যোৱা নাই, পুৰণি নিয়ম আৰু নতুন নিয়ম দুয়োটা খণ্ডৰ পুস্তকবোৰ এফালৰ পৰা অধ্যয়ন কৰি গৈছো, মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা। এতিয়া আমি নতুন নিয়মৰ পৰা কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আপুনি যদি আমাৰ এই অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা, তেনেহলে সেই কথা আপুনি জানেই। ইতিমধ্যে আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকখনৰ প্ৰথম চাৰিটা অধ্যায়ৰ অধ্যয়ন সমাপ্ত কৰি যোৱা অনুষ্ঠানত পাঁচ নম্বৰ অধ্যায়টো চাবলৈ আৰম্ভ কৰিছিলো। আমি যোৱা অনুষ্ঠানত পাঁচ নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদটোলৈকে চাইছিলো। আপোনাৰ মনত আছেনে বাৰু? এই পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদকেইটাত পাচনি পৌলে এটা বিশেষ কথা কবলৈ চেষ্টা কৰিছে। সেইটো হৈছে আমাৰ এই পাৰ্থিৱ শৰীৰ আৰু আহিবলগীয়া নতুন আত্মিক শৰীৰৰ কথা। তেওঁ অতি গভীৰ বিশ্বাস আৰু নিশ্চয়তাৰে কৈছে যে আমি মাত্ৰ কিছুদিনৰ বাবে এই পাৰ্থিৱ শৰীৰত আছো, কিন্তু মৃত্যুৰ পাছত আমাক প্ৰভু যীশুৱে এক চিৰস্থায়ী ঘৰ অৰ্থাৎ আত্মিক দেহ দিব। প্ৰভু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰেৰে আমি ঢকা হ'ম আৰু আমি প্ৰভুৰ আগত সেই বস্ত্ৰ পৰিধান কৰি উপস্থিত হ'ব পাৰিম। আমাৰ আচল ঘৰ স্বৰ্গতহে। আমি এই পৃথিৱীত এই পাৰ্থিৱ দেহত কেৱল প্ৰৱাস কৰিহে আছো। আমি এই দেহত থাকি কেঁকাই আছো। কেতিয়ানো সেই চিৰস্থায়ী দেহ লাভ কৰিবলৈ পাম, সেই কথাৰ বাবে আশাৰে বাট চাই আছো। এতিয়া আমি দ্বিতীয় কৰিন্থিয়া পুস্তকৰ পাঁচ নম্বৰ অধ্যায়ৰ সাত নম্বৰ পদটোৰ পৰা চাই যাম হওক। প্ৰথমতে সাত নম্বৰ পদটো পঢ়ি দিছো। কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছো। আমি ইতিমধ্যেই কৈ আহিছো যে পৌলে অতি দৃঢ়ভাৱে কৈছে যে তেওঁ মৃত্যুৰ পাছত প্ৰভুৰ লগত থাকিবলৈ পাব, এক চিৰস্থায়ী ঘৰ তেওঁ পাব। এই কথা ইমান দৃঢ়ভাৱে তেওঁ কেনেকৈ ক'ব পাৰিছে? তাৰ কাৰণটো আমি ইয়াতেই দেখা পাওঁ। পৌলে কৈছে যে তেওঁ দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাহে চলে। তাৰ অৰ্থনো কি? অতি সহজভাৱে ক'বলৈ গ'লে বিশ্বাসৰ দ্বাৰা চলা মানে প্ৰভুৱে কোৱা প্ৰতিটো কথা সঁচা বুলি মানি লোৱা আৰু সেই কথাৰ ভিত্তিতেই চলা। ঈশ্বৰে মিছা কথা নকয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেনেকুৱা মানুহৰ কথা সহজে বিশ্বাস কৰে এবাৰ চিন্তা কৰি চাওকচোন। আগতে কেতিয়াও লগ নোপোৱা অচিনাকি মানুহ এজনৰ কথা আপুনি জানো বিশ্বাস কৰিব? লাগিলে মানুহজন দেখাত যিমান ভাল আৰু বিশ্বাসযোগ্য নহওক কিয়, আমি অচিনাকি মানুহ এজনক তৎক্ষণাত সম্পূৰ্ণভাৱে বিশ্বাস নকৰোঁ, কাৰণ আমি মানুহজনৰ বিষয়ে নাজানো। আকৌ চিনি পোৱা মানুহবোৰৰ মাজৰ কোনবোৰ মানুহৰ কথাবোৰ আপুনি সহজে বিশ্বাস কৰিব পাৰে? যি মানুহে ফাঁকি নিদিয়ে বুলি আপুনি আগতে গম পাইছে, সেই মানুহৰ কথাকে বিশ্বাস নকৰিব জানো? যদি আমি মানুহৰ কথাকেই সহজে বিশ্বাস কৰি লওঁ, তেনেহলে ঈশ্বৰৰ কথা বিশ্বাস কৰি লোৱাতনো অসুবিধা কিয় পাওঁ? ঈশ্বৰটো মানুহতকৈ শত সহস্ৰ গুণে ভাল। কেতিয়াও মিছা কথা তেওঁ নকয়। তেওঁ যি প্ৰতিজ্ঞা কৰে সেই প্ৰতিজ্ঞা সদায় পালন কৰে, কাৰণ তেওঁ যদি ফাঁকি দিয়ে তেন্তে তেওঁ আৰু ঈশ্বৰ হৈ নাথাকিব। গতিকে আমি ঈশ্বৰৰ বাক্য অতি সহজে বিশ্বাস কৰি ল'ব পাৰোঁ। এতিয়া ধৰক ঈশ্বৰে আমাক এনেকুৱা কিছুমান কথা কৈছে যিবোৰ আমি চকুৰে দেখা ধৰণে প্ৰমাণ কৰি চাব নোৱাৰোঁ, তেতিয়া আমি কি কৰা উচিত? পৌলে কৈছে তেওঁ দেখাৰ দ্বাৰাই নহয় বিশ্বাসৰ দ্বাৰাহে চলে, অৰ্থাৎ তেওঁ চকুৰে দেখা নোপোৱা বিষয়বোৰো বিশ্বাস কৰি লয়, যদিহে সেয়া ঈশ্বৰে কোৱা কথা বুলি জানে। এয়েই প্ৰকৃত বিশ্বাস। ঈশ্বৰে আমাৰ পৰা এনেকুৱা বিশ্বাসেই বিচাৰে। প্ৰভু যীশুৱে তেওঁৰ শিষ্য থোমাক কৈছিল, মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা, যিবিলাকে নেদেখিও বিশ্বাস কৰে তেওঁবিলাকেই ধন্য। জোহন বিশ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ পদ, ঈশ্বৰে যি কয় তাকেই সঁচা বুলি মানি লোৱাই হৈছে বিশ্বাস। আৰু এই বিশ্বাস নহলে আমি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰো। আমি এতিয়া পাৰ্থিৱ শৰীৰত বাস কৰি আছো আৰু আমাৰ মৰমৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আঁতৰত প্ৰবাস কৰি আছো। ৮ নম্বৰ পদ পাঠ কৰি দিছো, আমি খাহিয়াল যে হৈছোৱেই, শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছো। এই পদটোত আমাৰ পাৰ্থিৱ শৰীৰত আমি বাস কৰি থকা আৰু প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে বাস কৰা এই দুয়োটা অৱস্থাৰ কথা আমাৰ দৃষ্টিগোচৰ কৰা হৈছে। আমাৰ আত্মাৰ মৃত্যু নহয়, পাৰ্থিৱ শৰীৰটো ধবংস হৈ গলেও আত্মা নমৰে। আমাৰ আত্মা গুচি যায়গৈ প্ৰভু যীশুৰ সৈতে একেলগে থাকিবলৈ। আমাৰ তেজমংহৰ শৰীৰটোহে মাটিত পুতি থোৱা হয়, এই শৰীৰটোহে সলনি হ'ব লাগিব। আমি এটা কথা এইখিনিতে মনত পেলোৱা ভাল হ'ব যে মানুহৰ এটা প্ৰজন্মৰ শাৰীৰিক মৃত্যু নহ'ব। এই কথাটো অলপ বহলাই চাব খুজিছো। আমি বাইবেলত পঢ়িবলৈ পাওঁ যে প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনৰ সময়ত তেওঁৰ বিশ্বাসী লোকসকলক পৃথিৱীৰ পৰা আকাশলৈ উঠাই লৈ যাব। সেই সময়ত যিমানবোৰ বিশ্বাসী লোক জীয়াই থাকিব তেওঁলোক সকলোৱে এই পৃথিৱীৰ পৰা উত্তোলিত হ'ব আৰু প্ৰভু যীশুক লগ পাব। গতিকে তেওঁলোকৰ শাৰীৰিক মৃত্যু আৰু নহ'ব। কিন্তু শাৰীৰিক মৃত্যু নহলেও সেই লোকসকলৰ তেজমঙহৰ শৰীৰটো এটা নতুন শৰীৰলৈ প্ৰভু যীশুৱে পৰিৱৰ্তিত কৰিব। মুঠতে এই ক্ষয়নীয় মাংসিক শৰীৰটো পৰিৱৰ্তিত হ'বই লাগিব, লাগিলে মৃত্যু হওকেই বা নহওকেই। চোৱা, মই তোমালোকক এটি নিগূঢ় তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰিত ধ্বনিত এক তিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুই অমৰতাক পিন্ধিব লাগিব। প্ৰথম কৰিন্থিয়া ১৫ নম্বৰ অধ্যায়ৰ ৫১ আৰু ৫৩ নম্বৰ পদ। আমি নিদ্ৰিত হ'ম বুলি কওঁতে আমাৰ এই শৰীৰটো নিদ্ৰিত হোৱাৰ কথা বুজোৱা হৈছে, আৰু আমি উত্তোলিত হোৱা মানেও এই শৰীৰটোৱেই উত্তোলিত হ'ব। পুনৰুত্থান অৰ্থাৎ মৃত্যুৰ পৰা জি উঠা ঘটনাটোৱে আত্মাৰ কথা নুবুজায়। ইয়াৰ ইংৰাজী শব্দটো হৈছে ৰিজাৰেকশ্যন আৰু গ্ৰীক শব্দটো হৈছে এনাস্থেছিছ, তাৰ অৰ্থ থিয় হোৱা, উঠা। আমাৰ শৰীৰটোৱে উঠিব। এই সকলো কথা জানি আমি বিশ্বাসেৰে বাট বোলো। ৯ নম্বৰ পদ, এই হেতুকে নিবাস কৰো বা প্ৰবাস কৰো তেওঁৰ প্ৰিয়পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছো। ইয়াত যত্ন কৰি থকা কথা বুজাবলৈ মূল গ্ৰীক শব্দটো ব্যৱহাৰ কৰা হৈছিল ফিলোটিম, আৰু এই ফিলোটিম শব্দটোৱে আচলতে বুজায় সন্মানীয় কাম বুলি বিবেচনা কৰা, অৰ্থাৎ উচ্চাকাংক্ষা কৰা। আৰু গ্ৰীক শব্দটোকে প্ৰথম থিছলনিকিয়া ৪ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদত মনোযোগ কৰা বুলি অনুবাদ কৰা হৈছে। এইকাৰণে আমি দিয়া আদেশ অনুসাৰে শান্ত হ'বলৈ আৰু নিজ নিজ ব্যৱসায় চলাবলৈ আৰু নিজ হাতে পৰিশ্ৰম কৰিবলৈ মনোযোগ কৰা, নিজ হাতে কাম কৰিবলৈ উচ্চাকাংক্ষী হোৱা। আৰু এই দ্বিতীয় কৰিন্থিয়া ৫ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদত ইয়াক অনুবাদ কৰা হৈছে যত্ন কৰা বুলি। আমি এনেদৰে উচ্চাকাংক্ষা কৰিব লাগিব, আমি এনেদৰে যত্ন আৰু পৰিশ্ৰম কৰিব লাগিব যাতে আমি প্ৰভুত গ্ৰহণীয় হওঁ। আমি কোনো বিখ্যাত ডাঙৰ মানুহ হ'বলৈ উচ্চাকাংক্ষা কৰা নাই, কেৱল প্ৰভু যীশুত গ্ৰহণীয় হ'বলৈহে উচ্চাকাংক্ষা কৰিছো। আমি আমাৰ প্ৰিয়জনা অৰ্থাৎ প্ৰভু যীশুত গ্ৰহণীয় হৈ পৰোঁ। এই কথাটো পাচনি পৌলে ইফিচিয়াবিলাকলৈ লিখা পত্ৰত অতি স্পষ্টভাৱে কৈছে। আমি পাঠ কৰি দিছো ইফিচিয়া প্ৰথম অধ্যায় ৫ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে। তেওঁ যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে, সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰে যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ বাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। সেই প্ৰিয়জনাত আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালো। সেই অনুগ্ৰহৰূপ ধন তেওঁ আমালৈ সকলোবিধ জ্ঞান আৰু বিবেকত উপচি পৰিবলৈ দিলে। খ্ৰীষ্টত গ্ৰহণীয় হোৱাটোৱেই ঈশ্বৰৰ আগত মোৰ অৱস্থান। ঈশ্বৰে যেতিয়া মোলৈ চায় মোক খ্ৰীষ্টত দেখে, আৰু খ্ৰীষ্টই মোৰ বাবে প্ৰয়োজনীয় সকলো জ্ঞান আৰু ধাৰ্মিকতা আৰু পবিত্ৰীকৰণ আৰু মুক্তি। প্ৰথম কৰিন্থিয়া ১ নম্বৰ অধ্যায়ৰ ৩০ নম্বৰ পদটো পাছত পঢ়ি চাবচোন, তেওঁৱেই মোৰ সম্পূৰ্ণতা। ঈশ্বৰে মোক খ্ৰীষ্টত দেখা পায় আৰু মই খ্ৰীষ্টত সম্পূৰ্ণ। সেই সম্পূৰ্ণতাত মই আৰু একো যোগ দিব নোৱাৰো। শতকৰা 100 নম্বৰ পোৱাৰ পাছত আমি আৰু বেছি নম্বৰ আশা কৰিব নোৱাৰো, তাতকৈ বেছি নম্বৰ আৰু নাই। আমি যিমানবোৰ লোকে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰো, আমি সকলোৱে শতকৰা 100 নম্বৰ পাওঁ। আমি সকলোৱে খ্ৰীষ্টত গ্ৰহণীয় হওঁ আৰু ঈশ্বৰৰ আগত আমাৰ সেয়েই অৱস্থিতি। খ্ৰীষ্টত সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ গ্ৰহণীয়। কিন্তু আমি খ্ৰীষ্টত গ্ৰহণীয় হলেও আমি খ্ৰীষ্টৰ বাবে গ্ৰহণীয় হৈ জীয়াই থাকিবলৈ ইচ্ছা কৰা উচিত। আমি যেনেদৰে জীৱন কটালে খ্ৰীষ্টই ভাল পায় তেনেদৰে জীৱন কটাবলৈ চেষ্টা কৰা উচিত। আমি খ্ৰীষ্টৰ বাবে জীয়াই থাকিবলৈ যত্ন কৰা উচিত। অৱশ্যে খ্ৰীষ্টৰ দ্বাৰা গ্ৰহণীয় হবলৈ চেষ্টা কৰা মানে এইটো নহয় যে আমি লগৰ সকলোকে লেং মাৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে, বৰং আমি আনৰ আত্মিক উন্নতিৰ কাৰণে চেষ্টাহে কৰিব লাগে। কিন্তু বহু সময়ত আমি নিজক লৈ ইমান ব্যস্ত হৈ পৰো যে আমিনো কেনেকৈ সমাজৰ আগত ভাল খ্ৰীষ্টিয়ান বুলি দেখুৱাব পাৰো তাৰেই কথা চিন্তা কৰি থাকো। এজন বিখ্যাত শিক্ষকে তেওঁৰ এক ব্যক্তিগত অভিজ্ঞতাৰ কথা প্ৰায়েই কৈছিল। তেওঁ এখন স্কুলত শিক্ষকতা কৰিছিল, কিন্তু তেওঁ ঈশ্বৰৰ পৰা বিশেষ আহ্বান পালে সম্পূৰ্ণ সময় দি ঈশ্বৰৰ বাক্য শিকোৱা বুজোৱা কাৰ্যত লাগিবলৈ। সেইটো তেওঁৰ বাবে অতি আনন্দ আৰু সন্তুষ্টিৰ কথা আছিল। তেওঁ অনুভৱ কৰিলে ঈশ্বৰে যেন তেওঁক কৈ আছে, তোমাক মই বিশেষভাৱে বাছি লৈছো মোৰ বাক্য বিলোৱাৰ কাম কৰিবলৈ। এতিয়া পিছে তুমি কি হবলৈ ইচ্ছা কৰা, এজন বিখ্যাত প্ৰচাৰক নে মোৰ সেৱা কৰা দাস? প্ৰথমতে তেওঁৰ ইচ্ছা জাগিল এজন বিখ্যাত প্ৰচাৰক হবলৈ। সেইটো ইচ্ছা হোৱাটো স্বাভাৱিক। কিন্তু ঈশ্বৰে তেওঁক আকৌ সুধিলে, তুমি এজন বিখ্যাত প্ৰচাৰক হবলৈ ইচ্ছা কৰা নে মোৰ দাস হবলৈ ইচ্ছা কৰা? তেতিয়া তেওঁ বুজি পালে তেওঁ এটা কথাহে বাছি ল'ব লাগিব। অৱশেষত তেওঁ ক'লে, হে ধন্য প্ৰভু, প্ৰভু আন যিকোনো হোৱাতকৈ মই তোমাৰ দাসহে হ'ম। তেওঁ অতি সাধাৰণ, কোনেও ভালদৰে নাম নুশুনা শিক্ষক হবলৈও ইচ্ছুক হ'ল। আমি কিন্তু আজি কোনো সন্দেহ নোহোৱাকৈ ক'ব পাৰোঁ যে তেওঁ এজন বিশ্ববিখ্যাত শিক্ষক। সেই ব্যক্তিজনক ঈশ্বৰে তেওঁৰ অতি বাধ্য দাস কৰি তুলিলে ঠিকেই, কিন্তু লগতে পৃথিৱী বিখ্যাত শিক্ষকো কৰি তুলিলে। কেতিয়াবা ভাবোঁ আমি ঈশ্বৰৰ কাৰণে কিবা বিখ্যাত কাম কৰিবলৈহে ইচ্ছা কৰা উচিত, কিন্তু ঈশ্বৰে বিচাৰে আমি তেওঁৰ দাস হোৱাটো, আৰু সেয়াই মাত্ৰ তেওঁ বিচাৰে। প্ৰিয় শ্ৰোতা, আমিও ঈশ্বৰক এনেদৰে ক'ব পৰা অৱস্থালৈ আহিব লাগে, প্ৰভু তুমি মাত্ৰ মোক লোৱা, মোক গঢ়ি তোলা, মোক ভাঙি নতুনকৈ গঢ়া, তুমি যিদৰে বিচাৰা ঠিক তেনেদৰে। জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে এনেদৰে কৈছিল, তুমি নিজৰ নিমিত্তে মহত্ব বিচাৰিছানে, সেইবোৰ নিবিচাৰিবা। জিৰিমিয়া 45 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। এই কথা অতি পৰিষ্কাৰ নহয় জানো? প্ৰিয় শ্ৰোতা, আপুনি নিজৰ কাৰণে কিবা ডাঙৰ বস্তু বিচাৰি আছে নেকি? আমাৰ মাজত বহুতো মানুহ আছে ঈশ্বৰৰ কাৰণে ডাঙৰ কিবাকিবি কৰি দেখুৱাব খোজে। শিক্ষকেই হওক, প্ৰচাৰকেই হওক, পালকেই হওক, মণ্ডলীৰ সাধাৰণ সভ্যসভ্যাই হওক, সকলোৰে মাজত এনেকুৱা উচ্চাকাংক্ষা থকা লোক আছে। কিন্তু বেছিভাগ ক্ষেত্ৰতেই সেই উচ্চাকাংক্ষাৰ মাজত স্বাৰ্থ নিহিত হৈ থাকে। প্ৰিয় শ্ৰোতা, যদিহে আমি ঈশ্বৰৰ হকে দাস হবলৈ ইচ্ছা কৰো, তেতিয়া আমি ঈশ্বৰৰ কাৰণে কিবা কৰিব পাৰিম আৰু ঈশ্বৰেও আমাক পুৰস্কাৰ দিব পাৰিব। প্ৰিয় শ্ৰোতা, আমি সঘনাই নিজক এই প্ৰশ্ন কৰি থকা উচিত, আমি বাৰু ঈশ্বৰৰ দাস হবলৈ ইচ্ছা কৰি আছোনে? আমিনো কিয় ঈশ্বৰৰ সেৱক হ'ব লাগে? তাৰে দুটামান কাৰণ আমি আলোচনা কৰিব খুজিছো। প্ৰথমতে, আমি এদিন প্ৰভু যীশুৰ আগত থিয় হৈ জবাবদিহি দিব লাগিব। মই কেনেদৰে পৰিচৰ্যাৰ কাম কৰিলো তাৰ হিচাপ দিব লাগিব, আপুনিও দিব লাগিব। এই কথাটোৱেই আমাক প্ৰভু যীশুৰ বিশ্বাসী সেৱক হবলৈ আগ্ৰহান্বিত কৰা উচিত। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিম। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱেই খ্ৰীষ্টৰ সুধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। এয়া খ্ৰীষ্টৰ সুধৰ আসনৰ কথা আমাক সোঁৱৰাই দিয়া হৈছে। এই বিচাৰ অৱশ্যে কেৱল খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবেহে হ'ব। ইয়াত জীৱন আৰু মৃত্যুৰ বিচাৰ নহয়, ইয়াত কোনো পাপ পুণ্যৰ বিচাৰ নহয়, কাৰণ খ্ৰীষ্টত বিশ্বাস কৰা প্ৰতিজন লোকেই ইতিমধ্যে পাপৰ শাস্তিৰ পৰা ৰেহাই পালেই। কাৰণ খ্ৰীষ্টই ক্ৰুচৰ ওপৰত সেই সকলো পাপৰ প্ৰায়চিত্ত কৰিলেই। এই বিচাৰ হ'ব বিশ্বাসীজন কোনো পুৰস্কাৰ পোৱাৰ যোগ্য হয় নে নহয় সেই কথা প্ৰমাণ কৰিবলৈহে। ইয়াত আমি সকলোৱে বুলি পৌলে কৈছে, কিন্তু এই চিঠিখন পৌলে খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখিছিল, অৰ্থাৎ সকলো বিশ্বাসী লোকে এই বিচাৰৰ সন্মুখীন হ'ব। আমি আমাৰ এই দেহটো কেনেদৰে ব্যৱহাৰ কৰিলো, আমি কেনেদৰে খ্ৰীষ্টীয় জীৱন যাপন কৰিলো, সেই কথাৰ বিচাৰ হ'ব আৰু আমাৰ কৰ্ম অনুসাৰে পুৰস্কাৰ বা তিৰস্কাৰ দিয়া হ'ব। কিন্তু আমি খ্ৰীষ্টত বিশ্বাস কৰা হেতুকে সকলোৱে পৰিত্ৰাণ পাম, স্বৰ্গত বাস কৰিবলৈ পাম। পাচনি পৌলে কেনেদৰে খ্ৰীষ্টিয়ান জীৱন কটাইছিল সেই কথা তেওঁ এনেদৰে জনাইছে, কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। ফিলিপিয়া 1:21। অৰ্থাৎ তেওঁ জীয়াই থকা মানে খ্ৰীষ্টৰ কাম অধিক আগবঢ়া, খ্ৰীষ্ট অধিক গৌৰৱান্বিত হোৱা, গতিকে খ্ৰীষ্টৰ লাভ। কিন্তু তেওঁ মৰিলে যিহেতু এই দুখ যন্ত্ৰণা ভৰা পৃথিৱীৰ পৰা মুক্তি পাই স্বৰ্গলৈ যাবগৈ, গতিকে তেওঁৰ নিজৰ লাভ। কিন্তু পৌলে যিমান দিন পাৰে পৃথিৱীত জীয়াই থাকি খ্ৰীষ্টৰ হকে কাম কৰি যাবলৈ ইচ্ছা কৰিছিল, তাৰ বাবে তেওঁ যে অধিক পুৰস্কাৰ পাব সেই কথা তেওঁ জানিছিল। প্ৰকাশিত বাক্য 20 অধ্যায়ৰ 11 পদৰ পৰা 15 পদত আৰু এক বিচাৰৰ কথা কোৱা হৈছে, খ্ৰীষ্টই বগা সিংহাসনত বহি সেই বিচাৰ কৰিব। কিন্তু সেই বিচাৰ বিশ্বাসীসকলৰ বাবে নহয়, খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা মানুহবোৰৰহে বিচাৰ হ'ব তাত, আৰু তেওঁলোকে নিজৰ নিজৰ প্ৰাপ্য ফল পাব। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, আপোনাৰ নাম জীৱন পুস্তকত লিখা হ'ল, আপুনি অনন্ত জীৱনৰ ভাগী হ'ল। কিন্তু আপুনি বিশ্বাসীসকলৰ কাৰণে হোৱা সেই সুকীয়া বিচাৰৰ সন্মুখীন হ'ব লাগিব, আৰু সেই কথা মনত ৰাখিয়েই আমি অতি নিষ্ঠাৰে তেওঁৰ সেৱা কৰি যোৱা উচিত নহয়নে, যাতে প্ৰভুৱে আমাক ক'ব পাৰে, ছাব্বাইছ উত্তম আৰু বিশ্বাসী দাস, তোমাৰ পুৰস্কাৰ গ্ৰহণ কৰা। দ্বিতীয়তে, ঈশ্বৰৰ প্ৰতি আমাৰ যি ভয় ভক্তি আছে তাৰ প্ৰমাণস্বৰূপেই আমি সেৱাৰ কাম কৰি যোৱা উচিত। 11 পদ, এইকাৰণে প্ৰভুৰ ভয় জানি আমি মানুহক প্ৰবৃত্তি কৰাইছো, কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছো, আৰু মই আশা কৰো যে তোমালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছো। ঈশ্বৰৰ প্ৰতি ভয় ৰখাই জ্ঞানৰ আৰম্ভণ বুলি আমাক হিতুপদেশ 9 অধ্যায়ৰ 10 পদত কোৱা হৈছে। আজিকালি কিন্তু আমি ঈশ্বৰৰ প্ৰতি ভয় ৰখা কথাটো খুব কমহে আলোচনা কৰো। ঈশ্বৰ দয়ালু, মৰমীয়াল, কৰুণাময়, এইটো সঁচা কথা, কিন্তু তেওঁ ভয় লগা ঈশ্বৰো। বাইবেলত কি কৈছে শুনক, জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা, ইব্ৰী 10:31। ঈশ্বৰ পবিত্ৰ, ঈশ্বৰ ন্যায়বান, আৰু এই পবিত্ৰ ঈশ্বৰেই আমাক প্ৰেম কৰে। তেওঁ আমাক উদ্ধাৰ কৰিবলৈ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালে, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰে প্ৰস্তুত কৰি দিয়া সেই পথেৰে নাযায়, তেন্তে আপুনি বগা সিংহাসনৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব, আৰু নিজৰ হৈ নিজে ওকালতি কৰিব লাগিব। মনত ৰাখিব, জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা। 12 পদ, তোমালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছো এনে নহয়, কিন্তু যিবিলাকে হৃদয়ৰ কথাত নহয় মৌখিক কথাত গৌৰৱ কৰে, তোমালোকে আমাৰ অৰ্থে গৌৰৱ কৰি তেওঁবিলাকক উত্তৰ দিবলৈ তোমালোকক উপায় দিছো। আন কথাত ক'বলৈ গ'লে, আমি ঈশ্বৰৰ বাৰ্তা সম্পূৰ্ণভাৱে, অৰ্থাৎ অলপো ইফাল সিফাল নকৰাকৈ প্ৰচাৰ কৰোঁ, তেনেহ'লে সেই কাম আমি মৰমীয়ালভাৱে কৰিব পাৰোঁ। কিন্তু আমি মানুহ যে পাপী, মানুহে যে নিজকে নিজে উদ্ধাৰ কৰিব নোৱাৰে, সেই অপ্ৰিয় সত্যও দৃঢ়ভাৱে ক'ব পাৰিব লাগিব। তাৰ দ্বাৰা আমি নিজে নিজৰ প্ৰশংসা কৰা নুবুজায়, আৰু তাকে কৰিলে আমি হয়তো জনপ্ৰিয় নহ'ব পাৰোঁ, কিন্তু ঈশ্বৰৰ বাক্য অলপ ইফাল সিফাল নকৰি আমি ক'বই লাগিব। 13 পদটো পঢ়িছো, কিয়নো আমি যদি হতবুদ্ধি হওঁ তেন্তে সেয়ে ঈশ্বৰৰ নিমিত্তে, যদি সুবুদ্ধি হওঁ তেন্তে সেয়ে তোমালোকৰ নিমিত্তে। অৰ্থাৎ পৌলে ক'ব খুজিছে যে আন মানুহে তেওঁক হতবুদ্ধি বা অতি সহজ ভাষাত বলিয়া পগলা বুলি ক'ব পাৰে, কিন্তু সেই কাম তেওঁ ঈশ্বৰৰ কাৰণেই কৰিছে। আৰু কিছুমান মানুহে তেওঁক সুবুদ্ধি বুলি ক'ব পাৰে, তাতো তেওঁৰ আপত্তি নাই, মানুহবোৰৰ খাতিৰতেই তেওঁ সুবুদ্ধি হ'ব লগা হৈছে। তেওঁৰ উদ্দেশ্য এটাই, খ্ৰীষ্টৰ মহান শুভবাৰ্তা ঘোষণা কৰি মানুহক নৰকৰ পথৰ পৰা বচাই পৰিত্ৰাণ লাভ কৰাত সহায় কৰা। প্ৰিয় শ্ৰোতা, আজি আমি দুখন বিচাৰৰ কথা উল্লেখ কৰিলো, এখন বিশ্বাসীসকলৰ আৰু আনখন খ্ৰীষ্টক প্ৰত্যাখ্যান কৰি দণ্ডৰ পাত্ৰ হোৱা অবিশ্বাসীবিলাকৰ। আপুনি বাৰু কোনখন বিচাৰৰ সন্মুখীন হ'ব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9945406275। জীৱন পথ নিসংগতাই যেতিয়া হতাশা নে, তুমি যীশু প্ৰেৰণাৰ সাগৰ, তুমি আপোন জীৱন, তুমি আপোন জীৱন, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়।